فلما دخلوا عليه قالوا يا أيها العزيز مسنا وأهلنا الضر وجئنا ببضاعة مزجاة فأوف لنا الكيل وتصدق علينا إن الله يجزي المتصدقين.
এতেকে যেতিয়া খেওতে গৈ ইউসুফৰ ওচৰত উপস্থিত হল তেতিয়া খেওতে কলে হে আজিজ আমি আৰু আমাৰ পৰিয়াল বৰ্গ বিপন্ন হৈ পৰিছো আৰু আমি তুচ্ছ পুঁজি লৈ আহিছো গতিকে আপুনি আমাক খাদ্য সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক নিশ্চয় আল্লাহে অনুগ্ৰহকাৰীসকলক পুৰস্কৃত কৰে.